এয়া আকাশবাণী। বাতৰি সৈতে মই সংগীতা শৰ্মা। কেন্দ্ৰীয় মন্ত্ৰীসভাই 100টা উন্নতমানৰ ঔদ্যোগিক অঞ্চল বিকশাই তোলাৰ উদ্দেশ্যে ভাৰত ঔদ্যোগিক বিকাশ আঁচনিত অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ উপলব্ধতা স্বাভাৱিক বুলি আশ্বাস দিছে আৰু তেল শোধনাগাৰসমূহে পূৰ্ণ সামৰ্থ্যৰে কাম কৰি আছে বুলি ব্যক্ত কৰিছে। নিৰ্বাচন আয়োগে 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে 25 লাখতকৈও অধিক বিষয়াক নিয়োগ কৰিছে আৰু অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ এখন খেলত ভাৰতৰ আয়ুষ ছেট্টীয়ে কিৰণ জৰ্জক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 100টা উন্নতমানৰ ঔদ্যোগিক অঞ্চল বিকশাই তোলাৰ উদ্দেশ্যে 33,660 কোটি টকা আবণ্টনেৰে ভাৰত ঔদ্যোগিক বিকাশ আঁচনিত অনুমোদন জনাইছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিশ্বমানৰ ঔদ্যোগিক আন্তঃগাঁথনি বিকশাই তোলাৰ লগতে নিৰ্মাণ খণ্ডৰ সম্ভাৱনাক উন্মোচন কৰি দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰাই এই আঁচনিৰ উদ্দেশ্য। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে দেশৰ কৃষকসকলৰ কল্যাণৰ দিশটো শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীসভাই ভাৰতৰ কপাহ নিগমলৈ 2023-24 বৰ্ষৰ বাবে 1,718 কোটি টকাৰো অধিক ন্যূনতম সমৰ্থন মূল্যৰ পুঁজিত অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পুঁজিয়ে দেশৰ কপাহ উৎপাদনকাৰী কৃষকসকলক পোনপটীয়াকৈ উপকৃত কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে কপাহ কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষকৈ ন্যূনতম সমৰ্থন মূল্যতকৈ বজাৰৰ মূল্য নিম্ন হোৱাৰ সময়খিনিত তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে ন্যূনতম সমৰ্থন মূল্যৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰায় 1,500 মেগাৱাট ক্ষমতাসম্পন্ন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ উদ্দেশ্যে 2,584 কোটি টকাতকৈও অধিক ব্যয়েৰে 2026-27 বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈ ক্ষুদ্ৰ জলবিদ্যুৎ বিকাশ আঁচনিতো অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ উপলভ্যতা স্বাভাৱিক বুলি আশ্বাস দিছে আৰু তেল শোধনাগাৰসমূহে পূৰ্ণ সামৰ্থ্যৰে কাম কৰি আছে বুলি ব্যক্ত কৰিছে। নতুন দিল্লীত আজি পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আয়োজিত এখন আন্তঃ মন্ত্ৰালয় বৈঠকত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে ঘৰুৱা ৰন্ধন গেছৰ উৎপাদন 40% বৃদ্ধি পাইছে আৰু দেশৰ কোনো অংশত খুচুৰা বিক্ৰী কেন্দ্ৰতে ৰন্ধন গেছৰ নাটনি হোৱা নাই। শ্ৰীমতী শৰ্মাই লগতে কয় যে চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বাণিজ্যিক ৰন্ধন গেছৰ ক্ষেত্ৰত অতিৰিক্ত 10% আবণ্টন আগবঢ়াইছে। তেওঁ লগতে কয় যে চৰকাৰে মহানগৰ আৰু নগৰ অঞ্চলৰ বাণিজ্যিক ৰন্ধন গেছৰ গ্ৰাহকসকলক PNG ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। বিগত কেইদিনমানত প্ৰায় 12,000 স্থানত অভিযান চলোৱা হৈছে আৰু এই সময়ছোৱাত 15,000টা চিলিণ্ডাৰ জব্দ কৰা হৈছে। তেওঁ কয় যে তৈল বিপণন কোম্পানীসমূহৰ পৰিদৰ্শনকাৰী গোটসমূহক অধিক সক্ৰিয় কৰি তোলা হৈছে আৰু প্ৰায় 2,500 খুচুৰা বিক্ৰী কেন্দ্ৰ আৰু ৰন্ধন গেছৰ বিতৰণস্থলীত আকস্মিক পৰিদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই সকলো ভাৰতীয় জাহাজ সুৰক্ষিত হৈ আছে বুলি মত প্ৰকাশ কৰিছে। যোৱা 24 ঘণ্টাত বিভিন্ন বন্দৰৰ পৰা 25জন ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনা হৈছে। তেওঁ কয় যে সপ্তাহৰ 7টা দিনে 24 ঘণ্টাই সষ্টম হৈ থকা নিয়ন্ত্ৰণ কক্ষই 125টা ফোন কল গ্ৰহণ কৰিছে আৰু 450টা ইমেইল পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণত নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ লগতে অসামৰিক আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়টোত গৰিহণা দিয়ে। তেওঁ কয় যে দুয়োগৰাকী নেতাই হৰমুজ প্ৰণালীৰে নিৰাপদ আৰু মুক্ত পৰিবহণ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰাৰ লগতে শান্তি, নিৰাপত্তা আৰু স্থিৰতা বৰ্তাই ৰখাৰ বাবে একেলগে কাম কৰাৰ বাবে সহমত প্ৰকাশ কৰে। মুখপাত্ৰগৰাকীয়ে আৰু কয় যে তেহৰাণত থকা ভাৰতৰ দূতাবাসে ভাৰতীয় নাগৰিক, বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে আৰ্মেনিয়া আৰু আজাৰবাইজানলৈ স্থলসীমাৰে যাত্ৰা কৰা সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। নাগৰিকসকলক তেওঁলোকৰ সুবিধা অনুসৰি সঠিকভাৱে সীমান্ত অতিক্ৰম কৰাৰ ক্ষেত্ৰত এই নিৰ্দেশনাৱলী মানি চলিবলৈ আহ্বান জনোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ ৰাজকুমাৰৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু সমাগত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে এই বাৰ্তালাপত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ বিষয়ে মত বিনিময় কৰাৰ লগতে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়া বুলিও দোহাৰে। হৰ্মুজ প্ৰণালীৰ জৰিয়তে মুক্ত আৰু সুৰক্ষিত চলাচলৰ বিষয়টোত দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে। কুৱেইটত থকা ভাৰতীয় লোকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ ৰাজকুমাৰগৰাকীক কৃতজ্ঞতা জনায়। নিৰ্বাচন আয়োগে 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সমাগত বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰাৰ বাবে 25 লাখতকৈও অধিক বিষয়াক নিয়োগ কৰিছে। আজি নিয়োগ কৰা লোকসকলৰ ভিতৰত 25 লাখ নিৰ্বাচনী জোৱান, 8.5 লাখ নিৰাপত্তাৰক্ষী, 40,000 গণনাকাৰী বিষয়া, 49,000 মাইক্ৰ' অবজাৰ্ভাৰ, 21,000 খণ্ড বিষয়াৰ লগতে আন ভালেমান বিষয়াও আছে। আয়োগে জনোৱা অনুসৰি সাধাৰণ নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ সময়ত নিৰীক্ষণৰ বাবে 832 বিধানসভা সমষ্টিত 1,000তকৈও অধিক কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ইয়াৰে ভিতৰত 557 সাধাৰণ পৰ্যবেক্ষক, 188 আৰক্ষী পৰ্যবেক্ষক আৰু 366 ব্যয় নিৰীক্ষক আছে। ৰাজ্যসভাত আজি দেশৰ 20খন ৰাজ্যৰ 59 সদস্যক বিদায় সম্ভাষণ জনোৱা হয়। এই বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদীয় গণতন্ত্ৰৰ প্ৰতি এই সদস্যসকলৰ অৱদান সদায় স্মৰণীয় হৈ ৰ'ব। তেওঁ কয় যে ৰাজনীতিত কেতিয়াও যৱনিকা নপৰে, কিয়নো এই সদস্যসকলৰ অভিজ্ঞতা আৰু অৱদান জাতিৰ বাবে সদায় প্ৰাসংগিক আৰু মূল্যৱান ৰূপে পৰিগণিত হৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰতিগৰাকী সদস্যই সদনত উত্থাপিত বিষয়সমূহৰ আলোচনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ইয়াৰে কিছুমান তিতা আৰু আন কিছুমান মিঠা অভিজ্ঞতা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়াই এনে পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়াই সদস্যসকলে নিজৰ দলৰ ঊৰ্ধলৈ গৈ এটা সামূহিক আৱেগ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে সদন নিজেই এখন মুক্ত বিশ্ববিদ্যালয় আৰু ই জাতীয় জীৱনক সমৃদ্ধ কৰাৰ বহু সুবিধা প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে সদনৰ সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে প্ৰতি দুবছৰৰ মূৰে মূৰে ৰাজ্যসভাৰ 1/3 সদস্য বিদায় লোৱাটো আমাৰ সাংবিধানিক ব্যৱস্থাক প্ৰতিফলিত কৰে। উপসভাপতি হৰিবংশে ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিষয়ত সকলো সদস্যই সহমত পোষণ কৰাৰ লগতে ৰাজনৈতিক দলতকৈও ঊৰ্ধত ৰাষ্ট্ৰক স্থান দিয়াৰ কথা উল্লেখ কৰে। তেওঁ সংসদৰ কাম কাজ চলাই নিয়াত সদস্যসকলৰ সামূহিক প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে বিভিন্ন দলৰ পৰা পোৱা সহযোগিতাকো প্ৰশংসা কৰে। এই বিধানসভাৰ পাছত সদনৰ কাম কাজ অহা সোমবাৰে দিনৰ 11 বজা পৰ্যন্ত স্থগিত ৰখা হয়। ইৰাণৰ চোৰাংচোৱা বিভাগৰ মন্ত্ৰী ইছমাইল খাতিবক ইজৰাইলী সেনাই হত্যা কৰা বুলি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দাবী কৰিছে। তেওঁ আজিৰ দিনটোত ভিন ভিন দিশত বৃহৎ আক্ৰমণ হোৱা বুলি প্ৰকাশ কৰে যদিও সবিশেষ তথ্য আগবঢ়োৱাৰ পৰা বিৰত থাকে। ইৰাণৰ শীৰ্ষ নিৰাপত্তা বিষয়া আলী লাৰিজানী আৰু বছিজ অৰ্ধসামৰিক বাহিনীৰ কমাণ্ডাৰ ঘোলামাৰেজা ছালেমাৰীৰ পাছত খাতিবক হত্যা কৰাৰ লক্ষ্য লোৱা হৈছিল। অৰ্লেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ এখন খেলত ভাৰতৰ আয়ুষ ছেট্টীয়ে সতীৰ্থ কিৰণ জৰ্জক 17-21, 21-10, 21-17 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সৰ পা লিয়া ডে স্পাৰত অনুষ্ঠিত আন এখন খেলত কিদাম্বি শ্ৰীকান্ত ডেনমাৰ্কৰ মেগনাছ জোহানেছেনৰ হাতত 12-21, 10-21 গেমত পৰাস্ত হয়। ইপিনে মহিলাৰ একক শাখাৰ এখন খেলত আজি আকৰ্ষি কাশ্যপ ছিংগাপুৰৰ ইউ জিয়ামিনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ভাৰতৰ মালবিকা বাঞ্চোৰ, আনমোল খাৰ্ব আৰু তন্ময় শৰ্মায়ো আজি প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিছে। আনহাতে পুৰুষৰ ডাবলছত ভাৰতৰ অৰ্জুন এম ৰামচন্দ্ৰন আৰু হৰিহৰণ আমচাকৰুণন যুটীয়ে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 100টা উন্নতমানৰ ঔদ্যোগিক অঞ্চল বিকশাই তোলাৰ উদ্দেশ্যে ভাৰত ঔদ্যোগিক বিকাশ আঁচনিত অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ উপলভ্যতা স্বাভাৱিক বুলি আশ্বাস দিছে আৰু তেল শোধনাগাৰসমূহে পূৰ্ণ সামৰ্থ্যৰে কাম কৰি আছে বুলি ব্যক্ত কৰিছে। নিৰ্বাচন আয়োগে 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে 25 লাখতকৈও অধিক বিষয়াক নিয়োগ কৰিছে। আৰু অৰ্লেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ এখন খেলত ভাৰতৰ আয়ুষ ছেট্টীয়ে কিৰণ জৰ্জক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।